অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত বৃন্দগান্তি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজিও সংসদৰ উভয় সদনৰ কাম কাজ ব্যাহত হয়। ৰাজ্যসভাই 13 আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ মণিপুৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাৰ প্ৰস্তাৱ মৌখিক ভোটত গ্ৰহণ কৰিছে। ভাৰত আৰু ফিলিপাইনছে আজি 9খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে আৰু উত্তৰাখণ্ডত ক্ষীৰ গংগা নৈৰ অৱবাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত উত্তৰ কাশী জিলাৰ ধৰালি গাঁৱত বিস্তৰ ক্ষয়ক্ষতি হৈছে। এতিয়া শুনক বিতং বাতৰি। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি সংসদৰ উভয় সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ একাংশ সাংসদে বিহাৰত ভোটাৰ তালিকা বিশেষ সংশোধনক লৈ আলোচনা কৰাৰ দাবীত ধ্বনি দিবলৈ ধৰে আৰু সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষই কয় যে চৰকাৰ যিকোনো বিষয়ক লৈ আলোচনা কৰিবলৈ সাজু। তেওঁ কয় যে প্ৰতিবাদৰত সদস্যসকলৰ আচৰণ সংসদীয় গৰিমাৰ পৰিপন্থী। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে নিম্ন সদনে গোৱাৰ বিধানসভা সমষ্টিসমূহৰ অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক 2024 গৃহীত কৰে। বাৰে বাৰে অনুৰোধ জনোৱাৰ সত্বেও বিৰোধী সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, DMK, TMC আৰু অন্যান্য বিৰোধী দলৰ সদস্যসকলে ধ্বনি দি সদনৰ মজিয়ালৈ উঠি যায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা কৰে। বিৰোধী সদস্যসকলে পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কাম কাজত ব্যাঘাত জন্মাইছে বুলি অধ্যক্ষ বিৰলাই অভিযোগ কৰে। তেওঁ কয় যে প্ৰতিবাদকাৰী সাংসদসকলে প্ৰদৰ্শন কৰা আচৰণ সংসদীয় গণতন্ত্ৰৰ বাবে গ্ৰহণযোগ্য নহয়। হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈকে স্থগিত ৰাখে। ইয়াৰ পূৰ্বে সদনে সদ্যপ্ৰয়াত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেন, প্ৰাক্তন সাংসদদ্বয় তিলকধাৰী প্ৰসাদ সিং আৰু ৰামৰতি বিন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। ৰাজ্যসভাতো একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাত বিশেষ সংশোধনৰ বিষয় লৈ প্ৰতিবাদ কৰিবলৈ লয়। উচ্চ সদনৰ উপ সভাপতি হৰিবংশে কয় যে সাংসদসকলে সংসদীয় নীতি নিয়ম মানি চলা উচিত। তেওঁ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত সংসদত বিশেষ কাম সম্পন্ন নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে ৰাজ্যসভাই 13 আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ মণিপুৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাৰ বিধিসন্মত প্ৰস্তাৱ মৌখিক ভোটত গ্ৰহণ কৰে। পৰিস্থিতি উন্নত নোহোৱাত উপ সভাপতিয়ে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ আলোচনাৰ দাবী কৰে। বিৰোধী সাংসদসকলে সদনৰ মজিয়া CISFৰ জোৱান নিয়োগক লৈও প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে কয় যে তেওঁ বিৰোধী দলসমূহৰ হৈ উপ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ বিৰোধীৰ প্ৰতিবাদৰ সময়ত CISFৰ উপস্থিতিক লৈও প্ৰশ্ন কৰে। প্ৰত্যুত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সদনৰ ভিতৰত কেৱল মাৰ্শেলেহে প্ৰৱেশ কৰিব পাৰিব বুলি সদন পৰিচালনাৰ নিয়মাৱলীত স্পষ্টকৈ উল্লেখ আছে। তেওঁ সদনক মিছা কথাৰে বিপথে পৰিচালিত কৰা বুলি খাৰ্গেৰ বিৰুদ্ধে অভিযোগ কৰে। উপ সভাপতি হৰিবংশে সদনত অব্যাহত থকা অবাঞ্ছনীয় পৰিৱেশ সন্দৰ্ভত কয় যে একাংশ সাংসদে সম্পূৰ্ণ পৰিকল্পিতভাৱে সদনৰ কাম কাজ বাধাগ্ৰস্ত কৰি আহিছে। বিৰোধীৰ প্ৰতিবাদ চলি থকাৰ পৰিপ্ৰেক্ষিতত উপ সভাপতিয়ে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ভাৰত আৰু ফিলিপাইনছে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱেলডেছ মাৰ্কো জুনিয়ৰৰ উপস্থিতিত 9খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিকেইখনে ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্ব, অপৰাধজনিত বিষয়, সামৰিক বাহিনী, আইন আৰু বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ লগতে বহুকেইটা বিষয় সামৰি লৈছে। এখন সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিজনৰ এই ভাৰত ভ্ৰমণ বিশেষভাৱে উল্লেখনীয় কিয়নো এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছে কূটনৈতিক সম্পৰ্কৰ 75টা বছৰ অতিক্ৰম কৰিছে। তেওঁ কয় যে দেশ দুখনৰ মাজৰ সম্পৰ্ক বহু পুৰণি। তেওঁ লগতে ৰাষ্ট্ৰপতিজনে পেহেলগামৰ আক্ৰমণৰ নিন্দা কৰা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে যুঁজ দিয়াৰ সময়ত প্ৰতিবাৰে দেশখনে শক্তিশালীভাৱে সমৰ্থন আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে জনায় যে ভাৰত আৰু ফিলিপাইনছৰ বিকাশৰ সৈতে জড়িত অংশীদাৰিত্বৰ কেইবাটাও দ্ৰুত লাভালাভৰ প্ৰকল্পৰ সংখ্যা ভাৰতে এতিয়াৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে ভাৰতে ফিলিপাইনছৰ স্বতন্ত্ৰ তথ্য অধিকোষ আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশ দুখনৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিসৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান এই অৰ্থৰ পৰিমাণে $300 কোটি অতিক্ৰম কৰিছে। তেওঁ লগতে ইণ্ডিয়া আছিয়ানৰ বাণিজ্য চুক্তিখন সোনকালে পৰ্যালোচনা কৰি সম্পূৰ্ণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনান্দ ৰোমুৱাল্ডেছ জুনিয়ৰে ভাৰত চৰকাৰৰ সুন্দৰ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰি দুয়োখন দেশৰ সামৰিক আৰু সুৰক্ষাৰ দিশৰ সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। তেওঁ লগতে ভাৰতৰ স্থানীয় সামৰিক উদ্যোগৰ অংশীদাৰিত্বৰে ফিলিপাইনছৰ সামৰিক বাহিনীক আধুনিক ৰূপত গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবেও সন্তুষ্টি প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰাখণ্ডত খীৰ গংগা নৈৰ অৱবাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত উত্তৰকাশী জিলাৰ ধৰালি গাঁৱত বিস্তৰ ক্ষয়ক্ষতি হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত খীৰ গংগা নদী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত সৃষ্টি হোৱা এই বানে গাঁওখনৰ বজাৰ অঞ্চলত থকা বহুবোৰ অট্টালিকা, হোটেল আৰু দোকান উটুৱাই নিয়ে। সামৰিক বাহিনী, জিলা দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন আৰু স্থানীয় কেতবোৰ সহায়কাৰী দলৰ সহযোগিতাত ইতিমধ্যে বিশেষ অভিযান আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই দুৰ্যোগৰ ফলত হোৱা বিস্তৰ ক্ষয়ক্ষতিৰ বিষয়ে জানিবলৈ উচ্চপদস্থ বিষয়াসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে জানিবলৈ দিছে যে জিলাখনৰ এই দুৰ্যোগৰ সময়ত সহায় কৰিব পৰাকৈ বহুকেইটা সঁহাৰি বাহিনীয়ে ৰাজ্য চৰকাৰৰ পৰ্যবেক্ষণত অহৰহ কাম কৰি আছে। তেওঁ লগতে ডাৱৰ বিস্ফোৰণৰ এই ঘটনাৰ ফলত যিসকল লোকৰ ক্ষতি সাধন হৈছে তেওঁলোকৰ প্ৰতি সহানুভূতি জ্ঞাপন কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি এই ঘটনাৰ সবিশেষ বুজ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে শ্ৰীশ্বাহে জানিবলৈ দিয়ে যে উত্তৰাখণ্ডৰ ওচৰতে থকা 3টা ইণ্ডো তিব্বতীয় সীমা আৰক্ষী দল আৰু 4টা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক ইতিমধ্যে ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰু তেওঁলোকে উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ আজি বিয়লি নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। প্ৰয়াত মালিকে গোৱা আৰু মেঘালয়ৰো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মালিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত কয় যে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুৰ বাতৰিয়ে তেওঁক ব্যথিত কৰি তুলিছে। তেওঁ লগতে প্ৰয়াত মালিকৰ পৰিয়াল আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যমযোগে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ পৰিয়াল আৰু অনুগামীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ শিবু সোৰেনৰ অন্ত্যেষ্টিক্ৰিয়া আজি তেওঁৰ পৈতৃক গাঁও ৰামগড় জিলাৰ নেমৰাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে সম্পন্ন কৰা হয়। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, অন্নপূৰ্ণা দেৱী, সঞ্জয় শেঠ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ সুবোধ কান্ত সাহা, সাংসদ পাপ্পু যাদৱ, অৰ্জুন মুণ্ডা, সুদেশ মাহাতো, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজিও সংসদৰ উভয় সদনৰ কাম কাজ ব্যাহত হয়। ৰাজ্যসভাই 13 আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ মণিপুৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাৰ প্ৰস্তাৱ মৌখিক ভোটত গ্ৰহণ কৰিছে। ভাৰত আৰু ফিলিপাইনছে আজি 9খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে আৰু উত্তৰাখণ্ডত খীৰ গংগা নৈৰ অৱবাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত উত্তৰকাশী জিলাৰ ধৰালি গাঁৱত বিস্তৰ ক্ষয়ক্ষতি হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।